আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নগাঁও জিলাত 7 মে'ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 27খন জিলা পৰিষদৰ সদস্য পদৰ বাবে 66গৰাকী, 164খন আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে 359গৰাকী আৰু 164খন গাঁও পঞ্চায়তৰ 1640টা ৱাৰ্ডৰ সদস্য পদৰ বাবে 3983গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত হৈছে। লগতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে। জিলাখনৰ 1821টা ভোটগ্ৰহণ কেন্দ্ৰত অহা 7 মে'ত পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। ইয়াৰে 100টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ'ব। জিলাখনত 170গৰাকী ছেক্টৰ বিষয়া, 43গৰাকী জোনেল বিষয়া নিয়োগ কৰাৰ লগতে 7572গৰাকী অন্যান্য পুৰুষ নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে। ইপিনে মহিলা নিৰ্বাচনী বিষয়াৰ সংখ্যা হৈছে সর্বমুঠ 440গৰাকী। পঞ্চায়ত নিৰ্বাচনৰ বাবে নগাঁও জিলাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 1391485গৰাকী। তিনিচুকীয়া জিলাৰ পঞ্চায়ত নিৰ্বাচন পৰ্যবেক্ষণৰ বাবে নিয়োজিত 3গৰাকী পৰ্যবেক্ষকৰ উপস্থিতিত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত স্বপ্নিল পালৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজ্যিক নিৰ্বাচন আয়োগে নিযুক্তি দিয়া পৰ্যবেক্ষক 3গৰাকীয়ে অংশগ্ৰহণ কৰি নিৰ্বাচন সন্দৰ্ভত বুজ লয়। তিনিচুকীয়া জিলাত পঞ্চায়ত নিৰ্বাচন উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচন সংক্ৰান্তীয় দলীয় কাম কাজ সম্পৰ্কে আলোচনা কৰে। নিৰ্বাচনৰ প্ৰস্তুতি, প্ৰচাৰ আৰু সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা কৰা হয়। সভাত মন্ত্ৰী প্ৰশান্ত ফুকন, বিধায়ক সঞ্জয় কিষাণ, ভাস্কৰ শৰ্মা, সুৰেণ ফুকনকে ধৰি দলৰ জ্যেষ্ঠ নেতা তথা তিনিচুকীয়া জিলাৰ দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে। ডিব্ৰুগড়ত পঞ্চায়ত নিৰ্বাচনৰ নিৰ্দেশনাসমূহৰ বিষয়ে ছেক্টৰ আৰু জোনেল বিষয়াসকলৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী আজি অনুষ্ঠিত হয়। বিষয়াসকলক ভোটগ্ৰহণ কেন্দ্ৰসমূহ পুনৰ ভালদৰে পৰিদৰ্শন কৰি যাৱতীয় সা সুবিধা উপলব্ধ আছেনে নাই বুজ লোৱাৰ লগতে নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰ, ভোটাৰ তালিকা সম্পৰ্কীয় যিকোনো সমস্যাৰ উদ্ভৱ হলে তাৎক্ষণিকভাৱে জিলা প্ৰশাসনক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হয়। ধেমাজি জিলাতো জিলা প্ৰশাসনে নিৰ্বাচনী পৰ্যবেক্ষকৰ উপস্থিতিত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা জিলা পৰিষদৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থীসকলৰ সৈতে তেওঁলোকৰ নিৰ্বাচনী নিৰীক্ষণ আৰ্হি, আচৰণবিধি আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। হোজাই জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে দায়িত্ব দিয়া পৰ্যবেক্ষক দুগৰাকীয়ে ইতিমধ্যে পলিং ষ্টেচনসমূহ চোৱা চিতা কৰাৰ লগতে সকলো কাম কাজ নিয়াৰিকৈ আগবাঢ়িছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত দেশখনৰ বিদেশ উপমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। তেওঁ মালয়েছিয়াৰ পৰম্পৰাগত জাতিবাতিক বস্ত্ৰশিল্পৰ এখন কৰ্মশালা তথা বিপণীও পৰিদৰ্শন কৰে। ইয়াৰ লগতে দেশখনৰ কেইবাটাও ঔদ্যোগিক সংস্থাৰ সৈতে বৈঠকত মিলিত হয়। বিনিয়োগৰ সম্ভাৱনালৈ শীঘ্ৰে মালয়েছিয়াৰ ঔদ্যোগিক সংস্থাৰ এটি দল অসমলৈ অহাৰ কথা আছে বুলি তেওঁ সামাজিক মাধ্যমত প্ৰকাশ কৰে। ধুবুৰীৰ ধুৰাৰঘাট গাঁৱৰ প্ৰায় 500 বছৰ পুৰণি বটগছৰ তলত আজি গাঁৱৰ ৰাইজে গছ বিহু উদযাপন কৰে। ধুবুৰীৰ আগশাৰীৰ সাংস্কৃতিক সংগঠন কল্পতৰুৰ উদ্যোগত এই গছ বিহু পালন কৰা হয়। গাঁৱৰ ৰাইজে আস্থাৰ প্ৰতীক হিচাপে মানি চলা এই বটগছজোপা কোচ ৰজাৰ শাসনকালৰ সময়ৰে বুলি প্ৰবীণ লোকসকলৰ মুখত শুনিবলৈ পোৱা যায়। যোৱা 29 বছৰে গছজোপাক বিহুৱান পিন্ধাই সকলোকে হাতে হাতে গছপুলি লৈ বটগছজোপাক উদ্দেশ্যি বিহু গীত গায় আৰু নাচি ৰাইজক গছপুলি ৰোপণৰ প্ৰতি সজাগ সচেতন কৰি অহা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাত ল'ৰাৰ শাখাত মৰিগাঁও আৰু বি এইচ মহাবিদ্যালয় তথা ছোৱালীৰ শাখাত গুৱাহাটী বিশ্ববিদ্যালয় আৰু দৰং মহাবিদ্যালয় ফাইনেলত প্ৰৱেশ কৰিছে। আজিৰে পৰা দুদিনীয়াকৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ৰ মুঠ 24টা দলে ইয়াত ভাগ লৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্ৰোতা ৰাইজৰ মতামত আৰু অভিমতক লৈ কাইলৈ নিশা 8:02 বজাত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 03612661876 আৰু 2662325 এই দুটা নম্বৰত ফোন কৰি আঞ্চলিক বাতৰি, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বাতৰি, জিলাৰ ৰেহৰূপ, দৃষ্টিপাত, সংবাদ চলন্তিকা আদি অনুষ্ঠান সম্পৰ্কত অভিমত আৰু পৰামৰ্শ আগবঢ়াব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পাঞ্জাব কিংছৰ মাজৰ খেলখন বৰষুণৰ বাবে পলমকৈ আৰম্ভ কৰিবলগীয়া হয়। ইতিমধ্যে বেংগালুৰুত বৰষুণ দিয়া বন্ধ হৈছে আৰু কিছু সময়ৰ পাছতে টছ কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 বজাত শুনিবলৈ পাব।